ইতিয়া আমাখান চাব পিকচাৰ 38 যীশু আৰু আহিব। একদিন যীশু আচানক স্বৰ্গ পৰা আহিব, তাই কোৱা নিচিনা তাই কি হুচাই বিশ্বাস কৰা খাংকে লবলে আহিব। ইটো সময়তে যীশু পৰা উঠাই দিব তাই কি বিশ্বাস কৰি কিনা মৰি যোৱা খান তাই খান লগা মৈদানটো খালি হৈ যাব। যীশু বিশ্বাস কৰি কিনা থকা খান একে লগতে যাব। আমি খান সব লগ পাই কিনা সদায় স্বৰ্গতে যীশুৰ লগত থাকিব। বিশ্বাস নকৰা খান ঈশ্বৰ পৰা তাই খান পৰীক্ষা লব, পেছি দে নৰক দি যাবলৈ দিব। আমি খান নাজানে যীশু খ্ৰীষ্টই কেতিয়া আহিব, এইটো কাৰণে সদায় দেৰি কৰি কিনা ৰখিবি। আজি যীশু আহিছে কৈলে আপুনি তাইক লগ কৰিবলৈ দেৰি আছে নে নাই?